বৰ্ষাপ্ৰিয়া দত্ত। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বেংকসমূহক জমা আৰু ঋণ ৰাশিৰ সৈতে জড়িত মূল কাম কাজসমূহত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সঞ্চালক মণ্ডলীৰ সৈতে হোৱা এখন বৈঠকত আহান। নিযুত মইনা আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন ঠাইত পুৰপত্ৰ বিতৰণ। আঁচনিখনে কন্যা সন্তানৰ শিক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি বিত্তমন্ত্ৰী অজন্ত নেওগৰ মন্তব্য। বাংলাদেশৰ সাম্প্ৰতিক অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত ভাৰত বাংলাদেশ সীমান্তৰ ধুবুৰী আন্তঃৰাষ্ট্ৰীয় নদীবন্দৰৰ কাম কাজ সাময়িকভাৱে স্থগিত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আহান মৰ্মে দেশৰ বিভিন্ন অংশৰ লগতে ৰাজ্যৰ ভিন ভিন জিলাত হৰ ঘৰ তিৰংগা কাৰ্যসূচী আৰু ৰাজ্য চৰকাৰৰ অভিলাষী ক্ৰীড়া অনুষ্ঠান খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ আয়োজনৰ সিদ্ধান্ত। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সঞ্চালক মণ্ডলীৰ সৈতে বাজেটৰ পৰৱৰ্তী এখন নিয়মীয়া বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত শ্ৰীমতী সীতাৰমণে মূল বেংকিং খণ্ডৰ ওপৰত গুৰুত্ব আৰোপৰ আৱশ্যকতাৰ বিষয়ত জোৰ দিয়ে। তেওঁ বেংকসমূহক জমা আৰু ঋণ ৰাশিৰ সৈতে জড়িত মূল কাম কাজসমূহত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহান জনায়। বৈঠকত অংশগ্ৰহণ কৰি ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে বেংকসমূহ সুদৰ হাৰ সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সম্পূৰ্ণৰূপে স্বাধীন। জমাধন আৰু ঋণৰ সুদৰ হাৰ সময়ে সময়ে বিনিয়ন্ত্ৰণ কৰা হয় বুলি আৰ বি আইৰ গৱৰ্ণৰগৰাকীয়ে প্ৰকাশ কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে চৰকাৰে বহু প্ৰতীক্ষিত বেংকিং নিয়ম সংশোধন কৰাৰ হকে কাম কৰি আছে। ইয়াৰ ভিতৰত সমবায় বেংকিং খণ্ডৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ পুনৰ্গঠন সংশোধন অন্যতম বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। নাম মনোনয়নৰ ব্যৱস্থা উপভুক্ত অনুকূল পদক্ষেপ বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে এই পদক্ষেপৰ জৰিয়তে উপভোক্তাসকলে মনোনয়নৰ বিকল্প লাভ কৰাটো সুনিশ্চিত কৰা হ'ব আৰু মনোনীত ব্যক্তিয়ে সহজে যথোচিত অধিকাৰৰ দাবী সাব্যস্ত কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই আইনখনত নিয়ম মানি চলা সন্দৰ্ভত অৱগত কৰোৱাৰ দিন প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শুকুৰবাৰৰ পৰিৱৰ্তে প্ৰতি মাহৰ 15 তাৰিখ আৰু অন্তিমটো দিন ধাৰ্য কৰাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কেইটামান সংশোধনীৰে লোকসভাই অনুমোদন জনোৱাৰ পৰৱৰ্তী পৰ্যায়ত আজি এই বৈঠকখন অনুষ্ঠিত হয়। ৰাজ্যৰ ছাত্ৰীসকলৰ সবলীকৰণ, উচ্চ শিক্ষাৰ বাট প্ৰশস্তকৰণ আৰু বাল্য বিবাহ ৰোধৰ উদ্দেশ্যেৰে অসম চৰকাৰে হাতত লোৱা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত আজি গোলাঘাট জিলাৰ মেৰাপানীৰ দৈয়াং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰীসকলৰ মাজত প্ৰপত্ৰ বিতৰণ কৰা হয়। প্ৰপত্ৰ বিতৰণ কৰি বিত্তমন্ত্ৰী অজন্ত নেওগে অসম চৰকাৰে হাতত লোৱা এই আঁচনিয়ে কন্যা সন্তানৰ শিক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানটোত গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, দৈয়াং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ইফালে বিধায়ক প্ৰশান্ত ফুকনেও আজি ডিব্ৰুগড়ৰ হনুমানবক্স সুৰেজমল কানেল মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উচ্চ শিক্ষা গ্ৰহণৰ বাবে ছাত্ৰীসকলৰ সবলীকৰণৰ দিশত, বিশেষকৈ আৰ্থিক দুৰৱস্থাৰ বাবে শিক্ষা গ্ৰহণ কৰিব নোৱাৰা ছাত্ৰীসকলৰ মাজত বাল্য বিবাহৰ দৰে গুৰুতৰ সমস্যাসমূহ ৰোধ কৰিবলৈ অসম চৰকাৰৰ এই অভিলাষী আঁচনিখন ফলপ্ৰসূ হ'ব বুলি বিধায়ক ফুকনে আজি অনুষ্ঠানত মন্তব্য কৰে। শাৰদীয় দুৰ্গোৎসৱৰ পাছতেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে প্ৰতিটো উন্নয়ন খণ্ডৰ লগতে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ পুনৰ্গঠন প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হ'ব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে তিনিচুকীয়াত সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰি কয় যে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অহা 1 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যৰ উন্নয়ন খণ্ডসমূহৰ পুনৰ্গঠন প্ৰক্ৰিয়া সম্পন্ন হ'ব। তেওঁ লগতে কয় যে 7 ছেপ্টেম্বৰৰ পাছত খচৰাৰ সংক্ষিপ্ত ৰূপ প্ৰকাশ পাব আৰু ৰাইজৰ কিবা ওজৰ আপত্তি থাকিলে সেইসমূহ 17 ছেপ্টেম্বৰৰ ভিতৰত নিষ্পত্তি কৰিব লাগিব। জনতাৰ ওজৰ আপত্তিক লৈ যদি কিবা সংশোধন কৰিবলগীয়া হয় তেন্তে সেয়া জিলা আয়ুক্তই সম্পূৰ্ণ কৰিব। আনহাতে 17 ছেপ্টেম্বৰৰ পাছত খচৰাৰ চূড়ান্ত তালিকা প্ৰকাশ পালে জিলা আয়ুক্তই সেই তালিকা ৰাজ্যিক নিৰ্বাচন আয়োগক প্ৰদান কৰিব। সেই অনুসৰি অহা ডিচেম্বৰৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে।
ঘৰৰ প্লাষ্টিকবোৰ জমা হৈ হৈ খাবলৈ ঠাইয়ে নোহোৱা হৈছে। আজি ভাবিলো ঘৰটোকে চাফা কৰি লওঁ।
বুজিছো,
পিছে আপুনি প্লাষ্টিকবোৰ নলাত কিয় পেলাইছে? বাৰিষাৰ সময় নলাবোৰ জাবৰ জোঁথৰেৰে ভৰ্তি হৈ থাকিলে পানী যাব কোনফালেৰে? স্থলত সৃষ্টি হ'ব কৃত্ৰিম বানৰ। এইবোৰ কাৰণেই বানপানীৰ সময়ত নলা নৰ্দমা আৰু পথৰ চিন চাপ নোহোৱা হৈ মানুহ মৃত্যুমুখত পৰা দেখা পোৱা যায়।
নলা নৰ্দমাসমূহত পানী জমা নহবৰ বাবে নলাত প্লাষ্টিক জাবৰ জোঁথৰ আদি নেপেলাব আৰু বানপানীৰ সময়ত নলা বা গাঁত আদিৰ পৰা আঁতৰি থাকক। জলমগ্ন ঠাই বা জলমগ্ন রাস্তার মাঝে পার হয়ে না যাব।
যিকোনো জরুরীকালীন খবর বা সহায়ের রাজ্যিক নিয়ন্ত্রণ কক্ষের সাথে টোল ফ্রি নম্বর 1070112 অথবা 1079 আর জেলা নিয়ন্ত্রণ কক্ষের সাথে যোগাযোগ করো টোল ফ্রি নম্বর 1078। রাজ্যিক দুর্যোগ ব্যবস্থাপনা প্রাধিকরণের দ্বারা জনহিতার্থে প্রচারিত।
বাংলাদেশৰ সাম্প্ৰতিক অস্থিৰ পৰিস্থিতিয়ে ভাৰত আৰু বাংলাদেশৰ মাজত বেপাৰ বাণিজ্যতো প্ৰভাৱ পেলাইছে। চুবুৰীয়া ৰাষ্ট্ৰখনত আৰ্থ সামাজিক অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত ধুবুৰী জিলাত ভাৰত বাংলাদেশ সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় নদী বন্দৰ সাময়িকভাৱে বন্ধ হৈ আছে। উল্লেখযোগ্য যে ভাৰত আৰু ভূটান তথা বাংলাদেশৰ পূৰ্ববৰ্তী চৰকাৰৰ সৈতে হোৱা এলানি আলোচনা মৰ্মে ভাৰতীয় অভ্যন্তৰীণ জলমাৰ্গ প্ৰাধিকৰণৰ ধুবুৰী জিলাত থকা এই নদী বন্দৰটোৰে ভূটানৰ পৰা বাংলাদেশৰ শিলমাৰী নদী বন্দৰলৈ শিল পঠিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু বাংলাদেশত উদ্ভৱ হোৱা অস্থিৰতাৰ বাবে ভাৰত চৰকাৰে সদ্যহতে সাময়িকভাৱে এই ব্যৱসায় বন্ধ কৰি ৰাখিছে। ইফালে অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পাছত চুবুৰীয়া ৰাষ্ট্ৰখনৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উবাইদুল হাছানে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰখনৰ ছাত্ৰ নেতাসকলে হাছান আৰু অন্যান্য ন্যায়াধীশসকলক আজি দুপৰীয়াৰ ভিতৰত পদত্যাগ কৰিবলৈ চূড়ান্ত সময়সীমা বান্ধি দিছে। এই অনুসৰি মুখ্য ন্যায়াধীশ হাছানে ন্যায়াধীশসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ সন্ধিয়া ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনৰ সৈতে আলোচনা কৰি পদত্যাগ পত্ৰ দাখিল কৰিব। গোৱালপাৰা জিলাৰ গাঁও পঞ্চায়তসমূহত আজি জলজীৱন মিছনৰ হিতাধিকাৰী আৰু ছাত্ৰ ছাত্ৰীৰ মতামত গ্ৰহণৰ লগতে পানীৰ সঠিক ব্যৱহাৰ, বিশুদ্ধ খোৱাপানীৰ প্ৰয়োজনীয়তা আদিৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে জল সচেতনতা অভিযান ৰূপায়ণ কৰা হয়। গোৱালপাৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তাই ধূপধৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত জলজীৱন মিছনৰ পানী যোগান আঁচনি পৰিদৰ্শন কৰি হিতাধিকাৰী ৰাইজৰ মতামত গ্ৰহণ কৰে। উল্লেখযোগ্য যে গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহালৰ পৰিকল্পনা অনুসৰি জল জীৱন মিছন আঁচনিৰ জৰিয়তে ৰাইজে খোৱাপানী কিদৰে লাভ কৰি আহিছে সেই সম্পৰ্কে চালি জাৰি চোৱা হয়। জিলাখনৰ 81খন গাঁও পঞ্চায়তৰ ভিতৰত 52খন গাঁও পঞ্চায়তৰ 74টা পানী যোগান আঁচনি পৰিদৰ্শনৰ বাবে একোগৰাকীকৈ চৰকাৰী বিষয়া প্ৰেৰণ কৰা হয়। গোলাঘাটত নিপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ পানী খুলি দিয়াৰ ফলত দৈয়াং আৰু ধনশিৰি নদীৰ কাষৰীয়া বহু অঞ্চল জলমগ্ন হৈ পৰিছে। জিলাখনৰ মেৰাপানী, সৰুপথাৰ, খুমটাই, মৰঙী আদি অঞ্চলসমূহৰ ভালেকেইখন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। কেইবাহাজাৰ হেক্টৰ কৃষি পথাৰ পানীত নষ্ট হোৱাৰ লগতে মেৰাপানী অঞ্চলৰ অৰ্ধ শতাধিক পৰিয়াল পানীৰ মাজত আবদ্ধ হৈ আছে। গোলাঘাট জিলা প্ৰশাসনে বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক বৰ্ষাপ্ৰিয়া দত্তৰ পৰা।
দেশৰ লগতে অসমতো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান মৰ্মে হৰ ঘৰ তিৰংগা কাৰ্যসূচী হাতত লোৱা হৈছে। ৰাজ্যৰ বিভিন্ন জিলা প্ৰশাসনে এই উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰিছে। কাৰ্যসূচীৰ অধীনত চিৰাং জিলাৰ সদৰ কাজল গাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত জিলা ক্ৰীড়া আৰু শিক্ষা বিভাগৰ সহযোগত তিৰংগা চাইকেল সমদল উলিওৱা হয়। চিৰাং জিলাৰ সহকাৰী আয়ুক্ত নৱজ্যোতি ভাগৱতীয়ে পতাকা জোকাৰি এই সমদলৰ শুভাৰম্ভ কৰে। বিভিন্ন শিক্ষা অনুষ্ঠানৰ পৰা অহা অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই সমদলত জিলা ক্ৰীড়া বিষয়ৰ বিক্ৰম বৰ্মাৰী, জিলা প্ৰশাসন তথা ক্ৰীড়া বিভাগৰ বিষয়ববীয়া আৰু শিক্ষকসকল উপস্থিত থাকে। ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ত হৰ ঘৰ তিৰংগা উপলক্ষে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত দিবাকৰ নাথে সভাপতিত্ব কৰা সভাখনত অতিৰিক্ত আয়ুক্ত, প্ৰশাসনিক বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰববীসকল উপস্থিত থাকে। জিলা আয়ুক্তৰ বিভাগীয় মুৰববীসকলে হৰ ঘৰ তিৰংগা উপলক্ষে নিজৰ বিভাগত তিৰংগাৰ সৈতে জড়িত কাৰ্যসূচী হাতত লবলৈ নিৰ্দেশ দিয়ে। প্ৰশাসনিক বিষয়াসকলক জনসাধাৰণৰ সৈতে ভাৱ বিনিময় কৰি অভিনৱ কাৰ্যসূচী হাতত লৈ হৰ ঘৰ তিৰংগাৰ ব্যাপক ৰূপত প্ৰচাৰ চলাবলৈ জিলা আয়ুক্তগৰাকীয়ে আহান জনায়। ওদালগুৰি জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত অসম, অৰুণাচল আৰু ভূটান সীমান্তত অৱস্থিত পৰ্যটনস্থলী ভৈৰৱকুণ্ডত সমাগত স্বাধীনতা দিৱস উদযাপনৰ অংশস্বৰূপে স্পন্দন কাৰ্যসূচী গ্ৰহণ কৰা হয়। ওদালগুৰি জিলা আয়ুক্ত গাভীৰ ৰাহুল চিৰাইছে স্পন্দন কাৰ্যসূচী শুভাৰম্ভ কৰে। ইয়াৰ পাছতে আয়ুক্তগৰাকীৰ নেতৃত্বত ভৈৰৱকুণ্ডৰ বন্ধুস্থলীৰ চৌপাত পৰিষ্কাৰ কৰা হয়। আজিৰ এই স্পন্দন কাৰ্যসূচী জিলাখনৰ আৰক্ষী অধীক্ষক পুষ্কিন জৈনৰ লগতে ওদালগুৰি জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন তথা বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলেও স্পন্দন কৰে। গোৱালপাৰা জিলাতো স্বাধীনতা দিৱস উদযাপনৰ পূৰ্ণ প্ৰস্তুতি চলি আছে। গোৱালপাৰা জিলা প্ৰশাসনে প্ৰতিবছৰে এই দিনো চহৰখনৰ জে পি এছ খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস পালন কৰিব। অসম আৰক্ষী, গৃহ আৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, সৈনিক স্কুলৰ শিক্ষাৰ্থীৰ লগতে আন আন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে স্বাধীনতা দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত দিছপুৰৰ জনতা ভৱনত আয়োজিত এখন সভাৰ কাৰ্যসূচীসমূহ চূড়ান্ত কৰাৰ লগতে পৰ্যালোচনাও কৰা হয়। সভাত অহা 13 আগষ্টৰ পৰা 15 আগষ্টলৈ আয়োজিত হ'ব লগা হয়ভাৰ তেলেংগা কাৰ্যসূচীত গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকলক জীৱিকা সখীৰ দ্বাৰা সমগ্ৰ ৰাজ্যতে স্কুটি ৰেলী অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিয়া হয়। সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অহা 13 আগষ্টত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰীৰংগ সমদল শীৰ্ষক দেশপ্ৰেমমূলক গীতৰ বাবে এটা অনুষ্ঠানৰ আয়োজন কৰা হ'ব। এই অনুষ্ঠানতে চৰকাৰী চাৰুকাৰু কলা মহাবিদ্যালয়ে দেশপ্ৰেম আৰু বিকশিত অসমৰ বিষয়বস্তু হিচাপে অঁকা এখন বৃহৎ শ্ৰীৰংগ কেনভাছ প্ৰদৰ্শন কৰা হ'ব। এই অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব। আনহাতে এই সময়ত জনসংযোগ বিভাগৰ ঘৰে ঘৰে শ্ৰীৰংগ বাৰ্তা প্ৰচাৰৰ বাবে হৰ্ডিং লগোৱাৰ লগতে টেলিভিছনযোগে এই সন্দৰ্ভত প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গুৱাহাটী পৌৰ নিগমৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানতে শ্ৰীৰংগ উত্তোলনৰ বাবে লগতে পাৰিলে অন্যকো একোখন জাতীয় পতাকা আগবঢ়োৱাৰ বাবে আহান জনাবলৈ নিৰ্দেশ দিয়া হয়। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত কোকৰাঝাৰ জিলাৰ কাৰাগাৰৰ অধীক্ষকৰ উদ্যোগত কয়দীসকলে আজি এটা চাফাই অভিযান চলায়। কাৰাগাৰৰ অপৰাধীক বন্দী কৰি ৰখা কেন্দ্ৰৰ বিপৰীতে এক প্ৰকাৰৰ সংশোধনী জাৰি হয় বুলি মন্তব্য কৰি জিলা কাৰাগাৰৰ অধীক্ষক ৰবিৰাম ইংটিয়ে কয়দীসকলৰ বিভিন্ন ধৰণৰ উৎকৰ্ষ সাধনৰ কাৰ্যসূচীত নিয়োগ কৰাৰ সম্পৰ্কত গুৰুত্ব আৰোপ কৰে। এই উদ্দেশ্যে অধীক্ষকগৰাকীয়ে উদ্যোগত কয়দীসকলে নিৰ্মাণ কৰা কিছুসংখ্যক ডাষ্টবিন আজি কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত ৰখা হয়। শ্ৰীইংটিয়ে আজি কাৰ্যসূচীৰ সন্দৰ্ভত সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰি কয় যে এনেধৰণৰ উদ্যোগে কয়দীসকলক কাৰাগাৰৰ পৰা মুক্তি লাভৰ বাবে সমাজৰ সৈতে মিলি থকাত সহায়ক হ'ব। মহানগৰী কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে জনসাধাৰণৰ পৰা পৰামৰ্শ গ্ৰহণৰ অৰ্থে এখন কাৰিকৰী সমিতি গঠন কৰিছে। কামৰূপ মহানগৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা সমিতিয়ে এখন জাননীৰ জৰিয়তে জনাইছে যে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ সন্দৰ্ভত জনসাধাৰণে কিবা পৰামৰ্শ দিব বিচাৰিলে ছিটুৱেচন ফ্লাড মিটিগেশ্যন এট জিমেইল .com/ ইমেইল যোগে অহা 24 আগষ্টৰ ভিতৰত প্ৰেৰণ কৰিব পাৰিব। নগৰ আৰক্ষীয়ে চলাই অহা গছ বিৰোধী অভিযানত আজি চহৰখনৰ হাৰাপত্তিৰ পৰা নগদ ধন আৰু নগদ দ্ৰব্য জব্দ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰা অনুসৰি গোপন সূত্ৰ পংখেদি নগৰ আৰক্ষীয়ে এটা অভিযানকাৰী দলে হাৰাপত্তিত চলোৱা অভিযানটোত বৃহৎ পৰিমাণৰ নগদ ধনৰ সৈতে 4 বাকচ নগদ দ্ৰব্য নথিতলৰ পৰা উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত এজনী মহিলাসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সৰবৰাহকাৰীকেইটাৰ পৰা অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সংগীত নাটক অকাডেমীৰ অমৃত বঁটাপ্ৰাপক ওজাকালী শিল্পী গুৰুপ্ৰসাদ ওজাৰ আজি বাৰ্ধক্যজনিত কাৰণে দেহাৱসান ঘটে। বৰপেটাৰ বিলাইকাৰী হাতীৰ বাসিন্দা ওজাৰ মৃত্যুৰ সময়ত বয়স আছিল 92 বছৰ। ওজাকালীৰ প্ৰসাৰ আৰু প্ৰচাৰত আত্মসৰ্জা কৰা শিল্পীজনক 2022 চনত সংগীত নাটক অকাডেমীয়ে অমৃত বঁটাৰে সন্মানিত কৰিছিল। পেৰিছ অলিম্পিকত ভাৰতৰ মল্লযুদ্ধৰ ঋতিকা হুদাই কিৰ্গিস্তানৰ প্ৰতিদ্বন্দ্বী মেডেট কিজি আলপেৰীৰ হাতত 76 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত পৰাজয় বৰণ কৰিছে। ইফালে গল্ফত অদিতি অশোক আৰু দীক্ষা ডাগাৰে আজি মহিলাৰ শাখাৰ চূড়ান্ত দিনৰ খেলত অৱতীৰ্ণ হৈছে। উল্লেখযোগ্য যে কালি দুয়োগৰাকী ভাৰতীয় গল্ফ খেলুৱৈয়ে আশাপ্ৰদ প্ৰদৰ্শন কৰিবলৈ সমৰ্থ নহল। এতিয়ালৈকে ভাৰতে এটা ৰূপ আৰু 5টা ব্ৰঞ্জৰ পদকেৰে সৰ্বমুঠ 6টা পদক জয় কৰিবলৈ সমৰ্থ হৈছে। যোৱা নিশা ভাৰতৰ আমান সিংৰাৱতে সুন্দৰ প্ৰদৰ্শনেৰে পুৰুষৰ মল্লযুদ্ধৰ 57 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত ব্ৰঞ্জৰ পদক দখল কৰে। খেল মহাৰণৰ প্ৰথম সংস্কৰণৰ সফলতাৰ পাছত ৰাজ্য চৰকাৰে বহু প্ৰত্যাশিত ক্ৰীড়া অনুষ্ঠানটোৰ দ্বিতীয় সংস্কৰণ আয়োজন কৰিবলৈ আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। খেল মহাৰণে তৃণমূল পৰ্যায়ত খেলুৱৈসকলক চিনাক্ত কৰাত আশাপ্ৰদভাৱে সহায় কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দ্বিতীয় সংস্কৰণৰ ৰাজ্যখনৰ ক্ৰীড়া পৰিৱেশৰ প্ৰসাৰ আৰু প্ৰচাৰত গুৰুত্ব আৰোপ কৰা হ'ব বুলি সদৰি কৰিছে। বেংকসমূহক জমা আৰু ঋণ ৰাশিৰ সৈতে জড়িত মূল কাম কাজসমূহত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সঞ্চালক মণ্ডলীৰ সৈতে হোৱা এখন বৈঠকত আহান। নিযুত মৰণা আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰপত্ৰ বিতৰণ আঁচনিখনে কন্যা সন্তানৰ শিক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি বিত্তমন্ত্ৰী অজন্তা নিয়োগৰ মন্তব্য। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আহান মৰ্মে দেশৰ বিভিন্ন অংশৰ লগতে ৰাজ্যৰ ভিন ভিন জিলাত হয় ভাৰ তিৰংগা কাৰ্যসূচী আৰু ৰাজ্য চৰকাৰৰ অভিলাষী ক্ৰীড়া অনুষ্ঠান খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ আয়োজনৰ সিদ্ধান্ত। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।